وهذا كتاب أنزلناه مبارك مصدق الذي بين يديه ولتنذر أم القرى ومن حولها والذين يؤمنون بالآخرة يؤمنون به وهم على صلاتهم يحافظون
আৰু এইখন হৈছে বৰকতময় কিতাপ যিখনক আমি অৱতীৰ্ণ কৰিছো যিখন ইয়াৰ আগৰ সকলো গ্ৰন্থৰ সমৰ্থক আৰু যিখনৰ দ্বাৰা তুমি মক্কা আৰু ইয়াৰ চাৰিওফালে থকা মানুহক সতৰ্ক কৰা যিসকলে আখিৰাতৰ প্ৰতি ইমান পোষণ কৰে তেওঁলোকে ইয়াৰ প্ৰতিও ইমান পোষণ কৰে লগতে তেওঁলোক চালাতৰ প্ৰতিও যত্নবান